উপৰিয়াৰ আঞ্চলিক বাতৰিৰ সৈতে মই সংগীতা শৰ্মা। এতিয়া প্ৰধান বাতৰিসমূহ হ'ল, ৰাজ্যত উচ্ছেদ অভিযানৰ জৰিয়তে 1,25,326 বিঘা ভূমি দখলমুক্ত কৰা হৈছে বুলি মুখ্যমন্ত্ৰী প্ৰকাশ। এইবাৰৰ কেন্দ্ৰীয় বাজেটত অসমসহ উত্তৰ পূৰ্বাঞ্চলৰ ৰাজ্যসমূহৰ বাবে অভিলেখ পৰিমাণৰ ধন আবণ্টন দিয়া বুলি কেন্দ্ৰীয় গ্ৰামোন্নয়ন মন্ত্ৰী শিৱৰাজ সিং চৌহানৰ মন্তব্য। আজিৰে পৰা উচ্চতৰ মাধ্যমিক চূড়ান্ত বৰ্ষৰ পৰীক্ষা, মুঠ 3,30,744 গৰাকী পৰীক্ষাৰ্থী অৱতীৰ্ণ। আৰু অসম চৰকাৰৰ বিভিন্ন বিভাগৰ পদৰ বাবে আজি 1,694 গৰাকী প্ৰাৰ্থীক নিযুক্তি পত্ৰ প্ৰদানৰ অনুষ্ঠান। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই আজি ৰাজ্যৰ বনভূমিত চলোৱা উচ্ছেদ সম্পৰ্কে এখন সংবাদমেল সম্বোধন কৰে। ৰাজ্যৰ বিভিন্ন বনাঞ্চলত উচ্ছেদ চলাই 1,25,326 বিঘা মাটি দখলমুক্ত কৰা হয় বুলি তেওঁ উল্লেখ কৰে। বনভূমিত চলোৱা উচ্ছেদ সম্পৰ্কে উচ্চতম ন্যায়ালয়ত গোচৰ তৰা 300 আবেদনকাৰীৰ ভূমিত সৰ্বোচ্চ ন্যায়ালয়ে ৰাজ্য চৰকাৰক উচ্ছেদ নচলাবলৈ নিৰ্দেশ দিয়ে। ইয়াৰ পৰিপ্ৰেক্ষিতত নগাঁও আৰু গোলাঘাট জিলাত বনভূমিৰ ভালেমান এলেকাত ৰাজ্য চৰকাৰে উচ্ছেদ অভিযান বন্ধ ৰখা বুলিও মুখ্যমন্ত্ৰীয়ে প্ৰকাশ কৰে।
আমি যেতিয়া সৰুপথাৰ সমষ্টি, বিশেষকৈ দয়াং, নাম্বৰ আদি ৰিজাৰ্ভত আমি এভিকশ্যন কৰিছিলোঁ, আৰু লগতে গোৱালপাৰা আৰু নগাঁও জিলাৰ যমুনা, বৰপানী, লুটুমাৰী এই ৰিজাৰ্ভ ফৰেষ্ট এৰিয়াসমূহত আমি এভিকশ্যন কৰিছিলোঁ, আৰু এই এভিকশ্যনৰ ফলাফল হিচাপে আপোনালোক সকলোৱে জানে, মই ৰেভিনিউ লেণ্ডৰ কথা কোৱা নাই, অকল ফৰেষ্ট মাটি এতিয়ালৈকে আমি 1,25,326 বিঘা মাটি আমি এতিয়ালৈকে আমাৰ ফৰেষ্টৰ এনকোচ মাটি আমি এতিয়ালৈকে মোকলাব পাৰিছোঁ।
অসমত চলি থকা উচ্ছেদ অভিযানৰ ন্যায্যতা পৰীক্ষা কৰিবলৈ বিশেষ সমিতি গঠনৰ বাবে উচ্চতম ন্যায়ালয়ে ৰাজ্য চৰকাৰক নিৰ্দেশ দিছে। উচ্ছেদিত লোকসকলে দাখিল কৰা আবেদনৰ শুনানি গ্ৰহণ কৰি ন্যায়াধীশ পি এছ নৰসিমহা আৰু ন্যায়াধীশ আলোক আৰাধীৰ গঠিত খণ্ড বিচাৰপীঠে কালি ৰাজ্য চৰকাৰক এই নিৰ্দেশ দিয়ে। ৰাজ্যৰ বন আৰু ৰাজহ বিভাগৰ বিষয়াসকলক লৈ এই সমিতি গঠন কৰিবলৈ উচ্চতম ন্যায়ালয়ৰ খণ্ড বিচাৰপীঠে এই নিৰ্দেশ দিয়ে। ৰাজ্য চৰকাৰে সংৰক্ষিত বনাঞ্চলতহে উচ্ছেদ অভিযান চলাব পাৰিব বুলি ৰায়দানত স্পষ্টকৈ উল্লেখ কৰা হৈছে। উচ্ছেদ অভিযান সন্দৰ্ভত গুৱাহাটী উচ্চ ন্যায়ালয়ৰ নিৰ্দেশ সংশোধন কৰি উচ্চতম ন্যায়ালয়ে প্ৰথমে বনাঞ্চল চিহ্নিত কৰা আৰু সীমা নিৰ্ধাৰণ কৰাৰ পাছতহে বনাঞ্চল উচ্ছেদ কৰিব পাৰিব বুলি নিৰ্দেশ দিয়ে। বন অধিকাৰ আইনৰ অধীনত বনাঞ্চলত থকা কোনো গাঁও পঞ্চায়তৰ অৱস্থানসমূহ আইনী নে বেআইনী এই সন্দৰ্ভত এই সমিতিয়ে পুংখানুপুংখভাৱে চালি জাৰি চোৱাৰ পাছতহে সিদ্ধান্ত ল'ব পাৰিব বুলি নিৰ্দেশ দিয়ে। উচ্ছেদ অভিযানৰ আগেয়ে এই সমিতিয়ে সংশ্লিষ্ট অঞ্চলৰ লোকসকলক জাননী দিয়াটো বাধ্যতামূলক কৰা হৈছে। উচ্ছেদ অভিযানৰ পূৰ্বে স্থানীয় প্ৰশাসনে অঞ্চলটো খালী কৰিবলৈ কমেও 15 সময়সীমা দিয়াটো বাঞ্ছনীয় বুলি ন্যায়ালয়ে স্পষ্ট কৰি দিয়ে। উল্লেখযোগ্য যে নগাঁও, হোজাই, গোলাঘাট জিলাৰ উৰিয়ামঘাট, নেঘেৰিবিল, উদমাৰী, যমুনাগাঁও, ধানচলা, ৰাঙলুবস্তি, ধনশিলা, বৰবিল আৰু গেলাজান আদি সংৰক্ষিত বনাঞ্চলত উচ্ছেদ চলোৱা সন্দৰ্ভত 16 চূড়ান্ত শুনানি গ্ৰহণ কৰা হৈছিল। গুৱাহাটী উচ্চ ন্যায়ালয়ৰ পৰা কোনো সকাহ নোপোৱাত এই লোকসকলে উচ্চতম ন্যায়ালয়ত আবেদন জনাইছিল। কেন্দ্ৰীয় গ্ৰামোন্নয়ন আৰু কৃষি তথা কৃষক কল্যাণ দপ্তৰৰ মন্ত্ৰী শিৱৰাজ সিং চৌহানে 2026-27 বিত্তীয় বৰ্ষৰ বাজেটখন ঐতিহাসিক আৰু ভৱিষ্যৎমুখী বুলি আখ্যা দিছে। তেওঁ আজি গুৱাহাটীত সাংবাদিকৰ সৈতে হোৱা কথা বতৰাত কয় যে এইবাৰৰ বাজেটত অসমসহ উত্তৰ পূৰ্বাঞ্চলৰ ৰাজ্যসমূহক বিকাশৰ চালিকা শক্তিৰূপে গঢ়ি তোলাৰ বাবে অভিলেখ পৰিমাণৰ ধন আবণ্টন দিয়া হৈছে। কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে কয় যে এইবাৰৰ কেন্দ্ৰীয় বাজেট অনুসৰি অসমে কৰ হস্তান্তৰকৰণৰ অংশ হিচাপে 49,725 কোটি টকা লাভ কৰিব আৰু বাজেটত আত্মসমৰ্পণ কৰা আলফা সদস্যসকলৰ পুনৰ সংস্থাপনৰ বাবে 500 কোটি টকাসহ বিশেষ পেকেজৰ ব্যৱস্থা কৰা হৈছে। গুৱাহাটী আৰু ডিব্ৰুগড়ৰ উন্নয়নৰ বাবে বিশেষ পেকেজৰ অধীনত 5,000 কোটি টকা আবণ্টন দিয়া হৈছে বুলি শ্ৰীচৌহানে উল্লেখ কৰে। কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে কয় যে অসম আৰু উত্তৰ পূৰ্বাঞ্চলৰ অন্য ৰাজ্যসমূহৰ উন্নয়নৰ বাবে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে দি অহা অগ্ৰাধিকাৰ অনুসৰি উচ্চ প্ৰযুক্তিগত প্ৰয়োগৰ বাবে অতিকে গুৰুত্বপূৰ্ণ বুলি বিবেচিত বিৰল খনিজ পদাৰ্থৰ বাবে অসমত এটা সুকীয়া কৰিডৰ বিকশাই তোলা হ'ব। তেওঁ কয় যে প্ৰধানমন্ত্ৰীয়ে উত্তৰ পূৰ্বাঞ্চলক দেশৰ উন্নয়ন গাথাৰ চালিকা শক্তিৰূপে গণ্য কৰে আৰু এইবাৰৰ বাজেটত উত্তৰ পূৰ্বাঞ্চলৰ ৰেল আন্তঃগাঁথনিৰ উন্নয়নৰ বাবে 11,486 কোটি টকা আবণ্টন দিয়া হৈছে। দেশৰ গাঁও, দুখীয়া, খেতিয়ক, যুৱ প্ৰজন্ম আৰু মহিলাসকলৰ কথা বিবেচনা কৰি এইবাৰৰ বাজেট প্ৰস্তুত কৰা হৈছে বুলি কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে মন্তব্য কৰে। আজিৰে পৰা উচ্চতৰ মাধ্যমিক চূড়ান্ত বৰ্ষৰ কলা, বাণিজ্য, বিজ্ঞান আৰু বৃত্তিমুখী শাখাৰ পৰীক্ষাসমূহ অনুষ্ঠিত হ'ব। উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত আটাইকেইটা শাখা মিলি মুঠ 3,30,744 পৰীক্ষাৰ্থী অৱতীৰ্ণ হ'ব। ৰাজ্যৰ 821 পৰীক্ষা কেন্দ্ৰত হ'বলগীয়া এই পৰীক্ষাত কলা শাখাত 2,47,865 পৰীক্ষাৰ্থী, বিজ্ঞান শাখাত মুঠ 61,568 আৰু বাণিজ্য শাখাত মুঠ 19,806 পৰীক্ষাৰ্থী অৱতীৰ্ণ হ'ব। একেদৰে বৃত্তিমুখী শাখাত 1,505 পৰীক্ষাৰ্থী অৱতীৰ্ণ হ'ব। পৰীক্ষা সমাপ্ত হোৱাৰ পিছতে মুঠ 48 পৰীক্ষাৰ মূল্যায়ন মণ্ডলত উত্তৰ বহীসমূহ মূল্যায়ন কৰা হ'ব বুলি ৰাজ্যিক বিদ্যালয় শিক্ষা পৰিষদৰ সূত্ৰই প্ৰকাশ কৰিছে। উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত অৱতীৰ্ণ হোৱা সমূহ পৰীক্ষাৰ্থীকে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা আৰু শিক্ষামন্ত্ৰী ড০ ৰণোজ বেগুৱে শুভেচ্ছা জ্ঞাপন কৰিছে। আপোনালোকে বাতৰি শুনিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা। অসম চৰকাৰৰ বিভিন্ন বিভাগৰ পদৰ বাবে বাছনি লাভ কৰা 1,694 প্ৰাৰ্থীক আজি নিযুক্তি পত্ৰ প্ৰদান কৰা হ'ব। ইয়াৰ লগতে ৰাজ্যিক গ্ৰামীণ জীৱিকা অভিযানৰ অধীনত ঠিকাভিত্তিক 185 প্ৰাৰ্থীলৈ নিযুক্তি পত্ৰ প্ৰদান কৰা হ'ব। আজি নিযুক্তি লাভ কৰিবলগীয়া প্ৰাৰ্থীসকলৰ ভিতৰত লোক নিৰ্মাণ বিভাগৰ কনিষ্ঠ অভিযন্তা পদত সৰ্বাধিক 642, কৃষি উন্নয়ন বিষয়া পদত 193, জলসম্পদ বিভাগৰ কনিষ্ঠ অভিযন্তা পদত 142 আৰু হস্ততাঁত বস্ত্ৰশিল্প তথা ৰেচম বিভাগত ৰেচম প্ৰদৰ্শক হিচাপে 125 প্ৰাৰ্থীক নিযুক্তি দিয়া হ'ব। খানাপাৰাৰ জ্যোতি বিষ্ণু আন্তৰ্জাতিক কলা মন্দিৰত দিনৰ 11 বজাত আয়োজিত অনুষ্ঠানত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই এই নিযুক্তি পত্ৰসমূহ বিতৰণ কৰে। অনুষ্ঠানত মন্ত্ৰী ৰঞ্জিত কুমাৰ দাস, অতুল বৰা, উৰ্খা গুৰা ব্ৰহ্মকে ধৰি কেইবাগৰাকীও মন্ত্ৰী আৰু অন্যান্য বিশিষ্ট ব্যক্তিসকল এই অনুষ্ঠানত উপস্থিত থাকে। আজি নিযুক্তি লাভ কৰিবলগীয়া প্ৰাৰ্থীসকলক ADRE অৰ্থাৎ অসম প্ৰত্যক্ষ নিযুক্তি পৰীক্ষাৰ জৰিয়তে বাছনি কৰা হোৱা নাই। ডিব্ৰুগড় বিশ্ববিদ্যালয়ত প্ৰথমবাৰৰ বাবে কালিৰে পৰা সাদিনীয়াকৈ নাহৰ গ্ৰন্থ মহোৎসৱ অনুষ্ঠিত হৈছে। বিশিষ্ট সাংবাদিক, ঔপন্যাসিক তথা বিশ্ববিদ্যালয়খনৰ প্ৰাক্তন ছাত্ৰী অনুৰাধা শৰ্মা পূজাৰীয়ে এই গ্ৰন্থ মহোৎসৱ উদ্বোধন কৰে। বিশ্ববিদ্যালয়খনৰ সদৌ অসম ছাত্ৰ সন্থা গোট আৰু স্নাতকোত্তৰ মহলা ছাত্ৰ একতা সভাৰ উদ্যোগত তথা বৰপথাৰবাসীৰ সহযোগত এই মহোৎসৱ অনুষ্ঠিত হৈছে। অনুষ্ঠানত দিয়া ভাষণত সাহিত্যিক সাংবাদিকগৰাকীয়ে এটা সুসভ্য জাতি হবলৈ কিতাপেই একমাত্ৰ আশ্ৰয় বুলি মন্তব্য কৰে। তেওঁ বিশ্ববিদ্যালয়ৰ শ্ৰেণীকোঠাৰ পৰাই গ্ৰন্থ অধ্যয়নৰ পৰিৱেশ গঢ়ি তুলিবলৈ আহান জনায়। উদ্বোধনী অনুষ্ঠানত ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ড০ জিতেন হাজৰিকা, পঞ্জীয়ক ড০ পৰমানন্দ সোণোৱালকে ধৰি কেইবাগৰাকী বিশিষ্ট ব্যক্তিয়ে অংশগ্ৰহণ কৰে। 16 ফেব্ৰুৱাৰীলৈ চলিবলগীয়া এই গ্ৰন্থ মহোৎসৱত ৰাজ্যৰ কেইবাটাও প্ৰকাশন আৰু বিক্ৰেতা সংস্থাই অংশগ্ৰহণ কৰিছে। আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ বাতৰি বিভাগে অহা 14 ফেব্ৰুৱাৰী শনিবাৰে নিশা 8:02 দৃষ্টিপাত অনুষ্ঠানত ভাৰতীয় সাংস্কৃতিক গৱেষণা পৰিষদ চমুকৈ ICCRৰ শ্ৰীলংকাৰ কলম্বো কাৰ্যালয়ৰ প্ৰাক্তন সঞ্চালক তথা গুৱাহাটী বিশ্ববিদ্যালয়ৰ যোগাযোগ আৰু সাংবাদিকতা বিভাগৰ অধ্যাপক ড০ অংকুৰণ দত্তৰ সৈতে এটা সাক্ষাৎকাৰ প্ৰচাৰ কৰিব। সাক্ষাৎ গ্ৰহণ আৰু অনুষ্ঠানটোৰ প্ৰযোজনা আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ বাতৰি বিভাগৰ মুৰববী ৰাজীৱ লোচন বৰঠাকুৰৰ। শিক্ষামন্ত্ৰী ড০ ৰণোজ বেগুৱে কালি গুৱাহাটীৰ বুণ্ডাৰ অসম ৰাজ্যিক পাঠ্যপুথি নিগমৰ কেন্দ্ৰীয় ভঁৰাল চৌহদৰ পৰা বিদ্যালয়সমূহলৈ 2026-27 বৰ্ষৰ বাবে বিনামূলীয়া পাঠ্যপুথি বিতৰণৰ শুভাৰম্ভ কৰে। 9টা মাধ্যম আৰু 19টা ভাষা সামৰি এইবাৰ প্ৰকাশ কৰা 3,42,00,000 পাঠ্যপুথিৰ দ্বাৰা ৰাজ্যৰ 49,84,000 শিক্ষাৰ্থী উপকৃত হ'ব বুলি মন্ত্ৰীগৰাকীয়ে প্ৰকাশ কৰিছে। অনুষ্ঠানত দিয়া ভাষণত ড০ পেগুৱে পাঠ্যপুথিসমূহ বিতৰণ প্ৰক্ৰিয়াত বিভাগীয় বিষয়াসকলক চোকা দৃষ্টি ৰাখিবলৈ আহান জনায়। তেওঁ কয় যে শিক্ষাৰ অধিকাৰ আইনৰ অধীনত প্ৰাথমিক পৰ্যায়ৰ পৰা অষ্টম শ্ৰেণী পৰ্যন্ত বিনামূলীয়া পাঠ্যপুথি যোগানৰ ব্যৱস্থা চলি আহিছিল যদিও বৰ্তমান চৰকাৰে শিক্ষাৰ্থীসকলৰ শিক্ষা গ্ৰহণৰ পথ অধিক সুচল কৰাৰ বাবে মাধ্যমিক পৰ্যায়লৈকে বিনামূলীয়া পাঠ্যপুথি যোগানৰ ব্যৱস্থা কৰিছে। ইয়াৰ ফলত শিক্ষাৰ্থীসকলৰ সহায় হোৱাৰ লগতে ৰাজ্যৰ সামগ্ৰিক শিক্ষাৰ মান উন্নীত হ'ব বুলি মন্ত্ৰীগৰাকীয়ে আশা প্ৰকাশ কৰে। কালিৰ অনুষ্ঠানত অসম ৰাজ্যিক পাঠ্যপুথি নিগমৰ অধ্যক্ষ দেৱানন্দ হাজৰিকাকে ধৰি কেইবাগৰাকীও ব্যক্তি উপস্থিত থাকে। বাতৰি শেষ কৰাৰ পূৰ্বে প্ৰধান বাতৰিকেইটা পুনৰ এবাৰ। ৰাজ্যত উচ্ছেদ অভিযানৰ জৰিয়তে 1,25,326 ভূমি দখলমুক্ত কৰা হৈছে বুলি মুখ্যমন্ত্ৰী প্ৰকাশ। এইবাৰৰ কেন্দ্ৰীয় বাজেটত অসমসহ উত্তৰ পূৰ্বাঞ্চলৰ ৰাজ্যসমূহৰ বাবে অভিলেখ পৰিমাণৰ ধন আবণ্টন দিয়া বুলি কেন্দ্ৰীয় গ্ৰামোন্নয়ন মন্ত্ৰী শিৱৰাজ সিং চৌহানৰ মন্তব্য আৰু অসম চৰকাৰৰ বিভিন্ন বিভাগৰ পদৰ বাবে আজি 1,694 প্ৰাৰ্থীক নিযুক্তি পত্ৰ প্ৰদানৰ অনুষ্ঠান। এতিয়াৰ বাতৰি ইমানতে অন্ত পৰিল। পৰৱৰ্তী বাতৰি দিনৰ 1:40 শুনিবলৈ পাব।